জোহন অধ্যায় এঘাৰ। পাছে মৰিয়ম আৰু তেওঁৰ মায়েক মাৰ্থা থকা যি বৈঠিনীয়া গাঁও, সেই গাঁৱৰ লাজাৰ নামেৰে এজন মানুহ নৰিয়া পৰি আছে। যি মৰিয়মে প্ৰভুক সুগন্ধি তেল ঘঁহি নিজৰ চুলিৰে তেওঁৰ চৰণ মচিলে, তেওঁৰে ভায়েক এই নৰিয়া পৰা লাজাৰ। এতেকে মায়েক দুজনী তেওঁলৈ কৈ পঠালে,
হে প্ৰভু চাওক, আপুনি যাক প্ৰীতি কৰে তেওঁ নৰিয়া পৰি আছে।
যীশুৱে এই কথা শুনি কলে,
এই ৰোগ মৃত্যুলৈ নহয়, কিন্তু ঈশ্বৰৰ পুত্ৰ যেন তাৰ দ্বাৰাই মহিমান্বিত হয়, ঈশ্বৰৰ মহিমাৰ নিমিত্তেহে হৈছে।
যীশুৱে মাৰ্থা আৰু তেওঁৰ ভনীয়ে আৰু লাজাৰকো প্ৰেম কৰিছে। এতেকে যেতিয়া তেওঁৰ নৰিয়া হোৱাৰ কথা শুনিলে, তেতিয়া তেওঁ যি ঠাইত আছিল তাতে আৰু দুদিন থাকিল। তাৰ পাছতে তেওঁ শিষ্যবিলাকক,
আহা, আমি আকৌ যিহুদিয়ালৈ যাওঁহক।
শিষ্যবিলাকে তেওঁক কলে,
ৰবি, এতিয়া অলপতেহে যিহুদীবিলাকে আপোনাক শিল দলিয়াই মাৰিবলৈ উপায় বিচাৰিছিল, আকৌ তালৈকে যায়নে?
যীশুৱে উত্তৰ দিলে,
দিনটোত বাৰ ঘণ্টা নহয়নে? কোনোৱে যদি দিনত ফুৰে তেন্তে তেওঁ উজুতি নাখায়, কিয়নো তেওঁ এই জগতৰ পোহৰ দেখে। কিন্তু কোনোৱে যদি ৰাতি ফুৰে তেন্তে তেওঁ উজুতি খায়, কিয়নো তেওঁ পোহৰেই নাই।
এই কথা কোৱাৰ পাছত তেওঁবিলাকক কলে,
আমাৰ বন্ধু লাজাৰ টোপনি গৈছে, কিন্তু তেওঁক টোপনিৰ পৰা জগাবলৈ মই যাওঁ।
শিষ্যবিলাকে কলে,
হে প্ৰভু, তেওঁ যদি টোপনি গৈছে তেন্তে ভালেই হ'ব।
এতেকে যীশুৱে তেতিয়া স্পষ্টকৈ তেওঁলোকক কলে,
লাজাৰ মৰিল, কিন্তু তোমালোকে যেন বিশ্বাস কৰা, এইকাৰণে মই যে তাত অনুপস্থিত আছিলো, ইয়াতে মই তোমালোকৰ নিমিত্তে আনন্দ কৰিছো। তথাপি আমি তেওঁৰ ওচৰলৈ যাওঁ হওক, আহা।
তেতিয়া থোমা, যাক দিদুমো বোলে, তেওঁৰ লগৰ শিষ্যবিলাকক কলে,
বোলা, আমিও তেওঁৰ লগত মৰিবলৈ যাওঁ হওক।
তাতে যীশুৱে আহি তেওঁক মৈদামত থবৰ যে চাৰিদিন হ'ল তাকে জানিবলৈ পালে। বৈঠনীয়া জেৰুচালেমৰ ওচৰতে, দুমাইলমানহে আঁতৰ। তাতে মাৰ্থা আৰু মৰিয়মক ভায়েকৰ বিষয়ে সান্তনা কৰিবলৈ যিহুদীবিলাকৰ বহুতে তেওঁলোকৰ ওচৰলৈ আহিছে। এতেকে যেতিয়া মাৰ্থাই যীশু অহা কথা শুনিলে, তেতিয়াই তেওঁ আহি তেওঁৰ লগত দেখা কৰিলে, কিন্তু মৰিয়ম ঘৰতে বহি আছে। তাতে মাৰ্থাই যীশুক কলে,
হে প্ৰভু, আপুনি ইয়াত থকা হলে মোৰ ভাই নমৰিলহেঁতেন, কিন্তু এতিয়াও ঈশ্বৰৰ আগত আপুনি যিহকে যাচনা কৰিব, ঈশ্বৰে আপোনাক তাকেই দিব, ইয়াক মই জানো।
যীশুৱে তেওঁক কলে,
তোমাৰ ভায়েৰা পুনৰাই উঠিব।
মাৰ্থাই তেওঁক কলে,
সি যে শেষৰ দিনা পুনৰুত্থানৰ কালত উঠিব, তাক মই জানো।
যীশুৱে তেওঁক কলে,
মই পুনৰুত্থানো আৰু জীৱনো, যিকোনোৱে মোক বিশ্বাস কৰে তেওঁ মৰিলেও জীৱ, আৰু যিকোনোৱে জীয়াই থাকি মোক বিশ্বাস কৰে তেওঁ কেতিয়াও নমৰিব। তুমি এই কথা বিশ্বাস কৰিছানে?
তেওঁ কলে,
হয় প্ৰভু, জগতলৈ যিজনা আহিব লগা আছিল আপুনিয়েই যে ঈশ্বৰৰ পুত্ৰ সেই অভিষিক্ত জনা, ইয়াক বিশ্বাস কৰিছো।
এই কথা কৈ তেওঁ গৈ তেওঁৰ ভনীয়েক মৰিয়মক গুপুতে মাতি কলে,
গুৰু আহিল আৰু তোমাক মাতিছে।
এই কথা শুনিয়েই তেওঁ বেগাই উঠি তেওঁৰ ওচৰলৈ আহিল। যীশুৱে তেতিয়া গাঁৱৰ মাজত নোসোমাই যি ঠাইত মাৰ্থাই তেওঁৰ লগত দেখা কৰিলে সেই ঠাইত আছিল। তাতে যি যিহুদীবিলাকে মৰিয়মে সৈতে ঘৰত থাকি তেওঁক সান্তনা কৰিছিল, তেওঁবিলাকে তেওঁক বেগাই উঠি বাহিৰলৈ যোৱা দেখি তেওঁ মৈদামৰ ওচৰত কান্দিবলৈ গৈছে বুলি ভাবি তেওঁবিলাকো ওলাই তেওঁৰ পাছে পাছে আহিল। পাছে যি ঠাইত যীশু আছিল মৰিয়মে সেই ঠাই পাই তেওঁৰ চৰণত পৰি কলে,
হে প্ৰভু, আপুনি ইয়াত থকা হলে মোৰ ভাই নমৰিলেহেঁতেন।
যীশুৱে তেওঁক কন্দা দেখি আৰু তেওঁৰ লগত অহা যিহুদীবিলাককো কন্দা দেখি আত্মাত উত্তেজিত হৈ গা জিকাৰ মাৰি কলে,
তেওঁ ক'ত থলা হওক?
তেওঁলোকে কলে,
হে প্ৰভু, আহি চাওক।
তাতে যীশুৱে ক্ৰন্দন কৰিলে। এতেকে যিহুদীবিলাকে কলে,
চোৱা, তেওঁক কেনে প্ৰীতি কৰিছিল।
কিন্তু তেওঁবিলাকৰ কোনো কোনোৱে কলে,
যিজনে অন্ধৰ চকু মুকলি কৰিলে তেওঁ এই মানুহৰ মৃত্যু নিবাৰণ কৰিব নোৱাৰিলেহেঁতেন নে?
তাতে যীশু আকৌ অন্তৰত উত্তেজিত হৈ মৈদামৰ ওচৰলৈ গ'ল। সেই মৈদামেই এটা গুহা আৰু তাৰ মুখতে এচটা শিল আছিল। যীশুৱেই ক'লে,
শিলচটা গুচাই দিয়া।
তাতে মৃতজনৰ বায়েক মাৰ্থাই তেওঁক ক'লে,
হে প্ৰভু, এতিয়া শৰীৰত দুৰ্গন্ধ হৈছে, কিয়নো আজি চাৰিদিন হ'ল।
যীশুৱে তেওঁক ক'লে,
যদি বিশ্বাস কৰা তেন্তে ঈশ্বৰৰ মহিমা দেখিবলৈ পাবা, এই কথা মই তোমাক নকৈছিলো নে?
তেতিয়া যীশুৱে ওপৰলৈ চকু তুলি ক'লে,
হে পিতৃ, মোৰ নিবেদন শুনিলা, এইকাৰণে মই তোমাক স্তুতি কৰোঁ, আৰু তুমি মোৰ নিবেদন যে সদায় শুনি আছা তাক মই হ'লে জানো, কিন্তু তুমি যে মোক পঠালা, চাৰিওফালে থিয় হৈ থকা এই লোকসমূহে তাক যেন বিশ্বাস কৰে, এই নিমিত্তে তেওঁলোকৰ কাৰণেহে ক'লো।
ইয়াকে কৈ তেওঁ বৰকৈ ৰিঙিয়াই ক'লে,
হে লাজাৰ, বাহিৰলৈ আহা।
তাতে সেই মৃতজন হাত ভৰি মৈদামৰ কাপোৰেৰে বন্ধা আৰু মুখ গামোচাৰে বন্ধা হৈ বাহিৰলৈ আহিল। যীশুৱে তেওঁবিলাকক ক'লে,
এওঁক মেলি এৰি দিয়া।
তাতে মৰিয়মৰ ওচৰলৈ অহা যিহুদীবিলাকে তেওঁৰ এই কৰ্ম দেখিল। তেওঁবিলাকৰ অনেকে তেওঁত বিশ্বাস কৰিল, কিন্তু তেওঁবিলাকৰ কোনো কোনোৱে ফৰিচীবিলাকৰ ওচৰলৈ গৈ যীশুৱে যি যি কৰিছিল সেই সকলোকে তেওঁবিলাকক ক'লে। এতেকে প্ৰধান পুৰোহিত আৰু ফৰিচীবিলাকে মহাসভা পাতি ক'লে,
আমি কি কৰিছো, এই মানুহে অনেক অনেক আচৰিত চিন দেখুৱাইছে,
তাক যদি আমি এনে আৰু তেন্তে আটাই মানুহে তাক বিশ্বাস কৰিব, আৰু ৰোমীয়া লোকে আহি আমাৰ এই ঠাই আৰু জাতিকো অধিকাৰ কৰি ল'ব।
কিন্তু তেওঁবিলাকৰ মাজৰ কায়াফা নামেৰে এজনে সেই বছৰত মহাপুৰোহিত হৈ তেওঁবিলাকক ক'লে,
তোমালোকে একো নুবুজা আৰু বিবেচনাও নকৰা যে এই গোটেই জাতিৰ বিনাশ নহ'বলৈ লোকসকলৰ নিমিত্তে এজন মানুহ মৰিলেই তোমালোকলৈ ভাল।
তেওঁ এই কথা নিজৰ পৰা কোৱা নাই, কিন্তু যীশুৱে সেই জাতিৰ নিমিত্তে প্ৰাণ এৰিব, আৰু অকল সেই জাতিৰ নিমিত্তেই নহয়, কিন্তু ঠায়ে ঠায়ে গোট গোট হোৱা ঈশ্বৰৰ সন্তানবিলাকক যেন চপাই এক কৰে, এই নিমিত্তেও প্ৰাণ এৰিব। সেই বছৰত মহাপুৰোহিত হৈ এই ভাৱবাণী কৰিল। এতেকে সেই দিনৰ পৰা তেওঁক বধ কৰিবলৈ তেওঁবিলাকে আলোচনা কৰিলে। এই হেতুকে যীশুৱে যিহুদীবিলাকৰ মাজত দেখাকৈ আৰু অহাজানো কৰি তাৰ পৰা অৰণ্যৰ ওচৰৰ দেশৰ ইফ্ৰিয়ম নামৰ এখন নগৰলৈ গৈ শিষ্যবিলাকে সৈতে তাতে থাকিল। তেতিয়া যিহুদীবিলাকৰ নিষ্ঠাৰ পৰ্ব ওচৰ হ'লত সেই পৰ্বৰ আগেয়ে নিজকে সুচী কৰিবলৈ বহুত মানুহ গাঁওভূঁৰ পৰা জিৰচালেমলৈ আহিল। তাতে তেওঁবিলাকে যীশুক বিচাৰি ধৰ্মধামত থিয় হৈ থাকোঁতে ইজনে সিজনে কোৱা কুই কৰিলে,
তোমালোকৰ মনে কি ধৰে, তেওঁ এই পৰ্বলৈ নাহেনে?
কিন্তু প্ৰধান পুৰোহিত আৰু ফৰিচীবিলাকে তেওঁক ধৰিবলৈ এই আজ্ঞা দিছিল, বোলে তেওঁ ক'ত আছে তাক কোনোবাই জানিলে তেওঁ দেখুৱাই দিব লাগে।